وَمِنْهُمْ مَنْ عَاهَدَ اللَّهَ لَئِنْ آتَانَا مِنْ فَضْلِهِ لَنَصَّدَّقَنَّ وَلَنَكُونَنَّ مِنَ الصَّالِحِينَ
আৰু সিহঁতৰ কিছুমানে আল্লাহৰ ওচৰত অংগীকাৰ কৰিছিল যে আল্লাহে নিজ কৃপাত আমাক দান কৰিলে আমি নিশ্চয় চাদাকা কৰিম তথা সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ'ম।